আকাশবাণী গুৱাহাটীৰ পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কাছাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ 22 বছৰৰ মূৰত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পৰীক্ষামূলকভাৱে বিদ্যুৎ উৎপাদন আৰম্ভ ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিত আজি বৃহৎ স্বাস্থ্যমেলাৰ আয়োজন আফ্ৰিকান চোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত প্ৰশাসনৰ নিষেধাজ্ঞা আৰু ছিডনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল আৰম্ভ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বীণাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব ইয়াৰ পাছত ডঃ শৰ্মাই লাবক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ 19,000ৰো অধিক মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেকসমূহ বিতৰণ কৰিব এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ শিলচৰৰ সংবাদদাতা আখিৰাণী দাসে
আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীত অংশ ল'বলৈ কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিলৈ যাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে পুৱা 10 বজাত বীণাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু তাৰ পিছত লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব পিছত লাবক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 19,313গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰিব দিনৰ শেষত শিলচৰৰ পৰা গুৱাহাটীলৈ উভতি যাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
ইপিনে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত কালি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত শিলচৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 13,139গৰাকী মহিলাক চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি প্ৰস্তাৱিত 208খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে প্ৰায় 240 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক চিকিৎসা কেন্দ্ৰটোৱে বৰাক উপত্যকাৰ স্বাস্থ্যসেৱাৰ মান যথেষ্ট উন্নীত কৰাৰ লগতে উজনি অসম আৰু চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলৰ বাবে বিশেষ চিকিৎসা সেৱা নিশ্চিত কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলক সম্বোধন কৰি কয় যে ৰাজ্যৰ 40 লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ বাবে চৰকাৰে কাম কৰি আছে বৰ্তমান যিসকলে 10,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰি আছে আৰু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিলে তেওঁলোকৰ সাহায্য ভৱিষ্যতে 25,000 টকাৰ পৰা 50,000 টকালৈ বৃদ্ধি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ইপিনে শিলচৰত 3,000 নতুন হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ অধীনত অনা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰে ৰাজ্যত মহিলা সংক্ৰান্তীয় অপৰাধ 1.5 লাখৰ পৰা 40,000লৈ হ্ৰাস পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে লাভ কৰা এয়া এক অন্য সফলতা মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই কেইবাটাও উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰি কয় যে মথুৰাঘাট বৰাক নদীৰ ওপৰত 100 কোটি টকা ব্যয় সাপেক্ষ এখন নতুন দলং নিৰ্মাণ কৰা হ'ব ডিচেম্বৰৰ ভিতৰত 650 কোটি টকা ব্যয়েৰে এখন উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ হ'ব যাতে যান জঁট নিয়ন্ত্ৰণ কৰিব পৰা যায় ইয়াৰোপৰি দিল্লী কলকাতা আৰু চেন্নাইত বৰাক ভৱন নিৰ্মাণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে বহু জল্পনা কল্পনা প্ৰতীক্ষা বাদ বিসম্বাদৰ অন্তত কালি সুদীৰ্ঘ 22 বছৰৰ মূৰত গেৰুকামুখত অৱস্থিত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পৰীক্ষামূলকভাৱে 250 মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয় নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক ভূপেন্দ্ৰ গুপ্তাই জলবিদ্যুৎ প্ৰকল্পটোৰ মুঠ 8টা টাৰ্বাইনৰ কালি 1 নম্বৰ ইউনিটটো মুকলি কৰে উল্লেখযোগ্য যে 2003 চনৰ পৰা নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটোৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি 20ৰো অধিক দল সংগঠনে প্ৰতিবাদ গঢ়ি তুলিছিল যাৰ ফলত এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য স্থবিৰ হৈ পৰিছিল 2019 চনত প্ৰকল্পটোৰ পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু কালি প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে 250 মেগাৱাট শক্তি উৎপাদন কৰা হয় বাকী থকা 7টা টানেল চলিত বৰ্ষৰ নৱেম্বৰত মুকলি কৰাৰ বাবে বান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে লখিমপুৰ জিলাৰ বহু দল সংগঠনে বান্ধ সুৰক্ষা সমিতিৰ পৰা অনুমোদন নোপোৱাকৈ এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদনৰ পৰীক্ষণ কাৰ্যৰ বিৰোধিতা কৰিছে ইপিনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অতি বিপদজনক হ'ব বুলি বীৰ লাচিত সেনায়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শুশ্ৰূষা সেতুৰ অধীনত বিধানসভা সমষ্টিৰ ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ আজি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুনবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব টিংখং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাই এই স্বাস্থ্য শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। শিৱসাগৰ জিলাৰ কোনো কোনো অঞ্চলত আফ্ৰিকান চোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি পোৱাত জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জিলাখনৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশ সমীৰণ বৰাই চোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 123 নম্বৰ ধাৰাৰ অধীনত কালি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা অনুসৰি আমগুৰি ৰাজচক্ৰৰ অধীনত জীৱিত গাহৰি, গাহৰি মাংসৰে প্ৰস্তুত কৰা সামগ্ৰী আৰু গাহৰি মাংসৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছে। আনহাতে আমগুৰি ৰাজচক্ৰৰ অধীনত গাহৰিৰ মৃত্যু সন্দৰ্ভত যিকোনো বিষয় বা বাতৰি পশুপালন আৰু পশু চিকিৎসা বিভাগত দৃষ্টিগোচৰ কৰাৰ লগতে মৃত গাহৰিৰ দেহটো দকৈ মাটি খান্দি তথা কঠোৰ জৈৱ সুৰক্ষামূলক ব্যৱস্থা অৱলম্বন কৰি পুতি থোৱাটো বাধ্যতামূলক কৰা হৈছে। গাহৰি উৎপাদক তথা গাহৰি পালকসকলক নতুনকৈ কোনো স্থানত যাতে আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগৰ সংক্ৰমণ হ'ব নোৱাৰে সেই ক্ষেত্ৰত কঠোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে। এই আদেশ অনুসৰি গাহৰিৰ খাদ্য যিকোনো ধৰণৰ পৰিবহণৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা আগতীয়া অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত এই আদেশ বাহাল থাকিব। ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি কালি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিত মহিলা আৰু শিশু কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় পোষণ মাহ অনুষ্ঠান ভিন্ন ক্ষেত্ৰৰ মানপত্ৰ বিতৰণ কৰা হয়। বিধায়ক তৰংগ গগৈৰ অনুষ্ঠানত উপস্থিত থাকি মানপত্ৰ বিতৰণ কৰে। যিসকল শিশু আৰু গৰ্ভৱতী মহিলাই পোষণৰ অভাৱত সন্মুখীন হোৱা ৰোগ বা অন্যান্য ব্যাধিৰ পৰা মুক্ত কৰিবলৈ পোষণ কৰ্মীসকলে যি অৱদান আগবঢ়াইছে তাৰ বাবে পোষণ কৰ্মৰ সৈতে জড়িত কৰ্মীক বিধায়কসকল গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু প্ৰতিগৰাকী শিশু আৰু গৰ্ভৱতী মহিলাৰ এনেদৰে সেৱা আগবঢ়াই জীৱনৰ মান উন্নত কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ কাৰ্যসূচীৰ অংশ হিচাপে দৰং জিলাত নিক্ষয় মিত্ৰ আঁচনিৰ অধীনত কালি 111গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয়। জিলাখনত শুভাৰম্ভ কৰা এই আঁচনি উপলক্ষে প্ৰত্যেকটো বিধানসভা সমষ্টিতে এনেদৰে পুষ্টিকৰ খাদ্য ৰোগীসকলৰ মাজত বিতৰণ কৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মঙলদৈ বিধানসভা সমষ্টিৰ 46গৰাকী ৰোগীৰ মাজত খাদ্য বিতৰণ কৰা হয়। একেদৰে চিপাঝাৰ সমষ্টিৰ 22গৰাকী ৰোগীকো পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। দলগাঁও বিধানসভা সমষ্টিৰ চিকিৎসাধীন 43গৰাকী ৰোগীলৈ এই আঁচনিৰ জৰিয়তে খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ মুঠ 102গৰাকী নিক্ষয় মিত্ৰই ছমাহলৈ 111গৰাকী ৰোগীক এনেদৰে খাদ্যৰ টোপোলা বিতৰণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুচিৰ জুবিন ক্ষেত্ৰত কালি নিশা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰতিকূল বতৰৰ মাজতো নিশা পৰ্যন্ত বহু অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। ইফালে চৰকাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰলৈ জাৰি কৰা নিৰ্দেশনা কালিৰে পৰা প্ৰযোজ্য হৈছে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈহে দৰ্শনাৰ্থীসকলে জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে চৰকাৰৰ এই নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জুবিন গাৰ্গৰ অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহিবৰ বাবে কোনো নিৰ্দেশনা থাকিব নালাগে। ইচ্ছা অনুসাৰে সকলো অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহিব পৰাকৈ অনুমতি থাকিব লাগে বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে।
দূৰ দূৰণিৰ পৰা অসমৰ ৰাইজ একত্ৰিত হৈছে। আমাৰ একতা আমাৰ শক্তি, আমাৰ একতা আমাক এই সময়টো পাৰ কৰিবলৈ এটা সাহস দিয়ে আৰু সেইকাৰণে আমি বিভিন্ন সময়ত গৰিমা শইকীয়া গৰ্গ বাইদেউকো দেখা পাইছোঁ, অসমৰ জনসাধাৰণকো দেখা পাইছোঁ আৰু এই স্থানটো এটা বিশেষ স্থান আৰু সেইকাৰণে কিছুমান চৰকাৰী সিদ্ধান্তও ওলাইছে। মই ইমান একমত নহয়। মই নাভাবোঁ যে সমাধি ক্ষেত্ৰলৈ কিছু SOP থাকিব লাগে। অসমৰ ৰাইজে যিদৰে সমাধি ক্ষেত্ৰক সন্মান কৰিছে, গুৰুত্ব দিছে, সেই গুৰুত্ব কোনো চৰকাৰী SOP দিব নোৱাৰে। অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো জীয়াই ৰাখিছে।
1985 চনৰ 24 মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পুৰণি প্ৰসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅলৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগ।
মেধি ছাৰৰ আখৰ বিৰাট মানে এনেকুৱা ভয় লাগি থাকে এই যে নিউজ যে পটককৈ এটা লিখি পেলাই লাষ্টৰখিনি আৰু মেধি দায়ে মানে কপিৰাইটৰ দিবলৈ সময় নাথাকে তেওঁ নিজে লিখি পঠিয়াই দিয়ে সেইটোৱে মানে সদায় টেনশ্যন আছিলে কিন্তু মই একদম স্বীকাৰ কৰিছোঁ দেই এদিন মানে মই এনেকৈ পঢ়িছোঁ মানে পঢ়োঁতে মানে কিবা বাজেটৰ কিবা এটা কথা লাষ্টত আহিছিল তাৰপিছতে মেধি দায়ে আখৰ আকৌ ধৰি পেলাই মুখখন মই কিবা অকণমান এক্সপ্ৰেশ্যনটো বেলেগ হৈছে কেমেৰাত ওলাই গৈছে মানে মানে সুধিছে সেইটো মই যেতিয়া গৈছোঁ নিউজ পঢ়ি উঠি পেলাই মেধি দায়ে দেখিছে কি হাঁহিছে দেই তেখেতে তেওঁ কৈছে আপুনি এইটো কি এইটো পঢ়ি চাওকচোন মানে তেখেতে কেতিয়াবা নিজৰ আখৰ ধৰিব নোৱাৰে সেইখিনি নিউজটো পঠিয়াই দিয়াটোৱে বহুত ডাঙৰ কথা আছিল লিখি পেলাই সেই মুহূৰ্ততে যে মানে প্ৰিপেয়াৰ কৰি পেলাই পঠিয়াই দিয়ে কিন্তু চবেই নোৱাৰে এইটো যিকোনো মতে
আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানৰ বিষয় এই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ ইয়াত লগ পাব বাতৰি বিভাগৰ জন্মলগ্নৰ পৰা জড়িত কেইগৰাকীমান বিষয়া কৰ্মচাৰী আৰু পৰিৱেশকক অনুষ্ঠানটোৰ পৰিকল্পনা প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক শাখা সমিতিৰ উদ্যোগত আৰু নলবাৰী জিলা শাখাৰ সহযোগত আজিৰে পৰা 25 সংখ্যক কেন্দ্ৰীয় অংকীয়া নাট সমাৰোহ অনুষ্ঠিত হ'ব নলবাৰী নগৰৰ সমীপৰ মাজদিয়াত অৱস্থিত জিলা শাখাৰ নামঘৰত ইতিমধ্যে এই নাট সমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই এই নাট সমাৰোহৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশ ল'ব সন্ধিয়া 5 বজাত এই নাট সমাৰোহৰ কাৰ্যসূচী শংকৰ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই উদ্বোধন কৰিব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যোৱা বৃহস্পতিবাৰে এডিলেইডত ভাৰত 2 উইকেটত পৰাস্ত হোৱাৰ পাছত ঘৰুৱা দল অষ্ট্ৰেলিয়া সম্প্ৰতি 2-0 ফলাফলত আগবাঢ়ি আছে গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে খুমটাই ক্ৰীড়া উৎসৱ 2025ৰ আয়োজন কৰা হৈছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত বেটিয়নীৰ নৰাগাঁও ক্ৰীড়া প্ৰকল্পত গ্ৰামাঞ্চলৰ ক্ৰীড়াক্ষেত্ৰক উত্তৰণৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে সাঁতোৰ বেডমিণ্টন দবা আৰু মহিলা ফুটবল আদিৰ দৰে ক্ৰীড়াসমূহক এই মহোৎসৱত বিশেষ গুৰুত্ব দিয়া হ'ব বুলি আয়োজকসকলে আমাৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰে এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ
কণ্ঠশিল্পী জুবিন গাৰ্গৰ শেষ শয়নস্থলী সোণাপুৰৰ জুবিন ক্ষেত্ৰক লৈ চৰকাৰে বান্ধি দিয়া এছঅপিক কেন্দ্ৰ কৰি জুবিন অনুৰাগীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যোৱা নিশা 10 বজাৰ পিছতো জুবিন ক্ষেত্ৰত অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে অসমীয়া প্ৰতিদিন কাকতে এই বাতৰি এছঅপিক নস্যাত জনতাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে অনুৰাগীৰ প্ৰতিক্ৰিয়াৰ পাছতে জুবিন ক্ষেত্ৰত প্ৰৱেশৰ সময়সীমা 1 ঘণ্টা বৃদ্ধি কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰববী প্ৰসাদ গুপ্তাই কালি সংবাদমেলযোগে কয় যে জুবিন গাৰ্গ থকা ছিংগাপুৰৰ হোটেলৰ চি চি টিভি ফুটেজৰ বাবে এছ আই টিয়ে অপেক্ষা কৰিছে দ্য টাইমছ অফ ইণ্ডিয়া কাকতে এই বাতৰিক শীৰ্ষস্থান দিছে ছিংগাপুৰৰ পৰা প্ৰয়োজনীয় সকলো তথ্য পাবলৈ 10 দিনমান সময়ৰ প্ৰয়োজন হ'ব বুলিও এছ আই টিৰ মুৰববীগৰাকীয়ে উল্লেখ কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে একেটা বাতৰিৰে আমাৰ অসম কাকতৰ শিৰোনাম ছিংগাপুৰ পুলিচৰ আশ্বাসে এতিয়া এছ আই টিৰ ভৰসা দ্য চেণ্টিনেল কাকতে জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্যৰ বংশৰৰ বাসগৃহত এছ আই টিসহ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখা আৰু নন্দেশ্বৰ বৰাৰ নগাঁৱৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী শাখাই অভিযান চলোৱাৰ বাতৰি প্ৰকাশ কৰিছে অন্ধ্ৰপ্ৰদেশত বাইক আৰু বাছৰ মুখামুখি সংঘৰ্ষত বাছখনত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি 25গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে চলিত মাহৰ পৰাই অসম পশ্চিমবংগ তামিলনাডু কেৰালা পুডুচেৰীত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ চলাৰ সম্ভাৱনা আছে এয়া দৈনিক অসম কাকতৰ বাতৰি প্ৰবীণ সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামীৰ দেহাৱসানৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ 22 বছৰৰ মূৰত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পৰীক্ষামূলকভাৱে বিদ্যুৎ উৎপাদন আৰম্ভ ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিত আজি বৃহৎ স্বাস্থ্যমেলাৰ আয়োজন আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত প্ৰশাসনৰ নিষেধাজ্ঞা আৰু ছিডনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল আৰম্ভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।